শুদ্ধ উত্তৰ দিব পাৰিলে আপুনি জিকিব এটা মোবাইল ফোন আৰু তাৰ লগে লগে আপোনাৰ ফেভৰিট ক্ৰিকেটাৰে অটোগ্ৰাফ কৰা এটা ক্ৰিকেট বল ইজন্ট দ্যাট গ্ৰেট তাৰ বাবে দিব লাগিব এটা শুদ্ধ উত্তৰ কিন্তু তাৰ আগতে প্লে কৰিব লৈছো আপোনাৰ কাৰণে এটা অডিঅ' ক্লিপ এই অডিঅ' ক্লিপটো আপুনি মন দি শুনক কাৰণ তাত লুকাই আছে এগৰাকী ক্ৰিকেটাৰৰ নাম গতিকে আপুনি মোক জনাব লাগিব যে এই আশীষ নেহেৰা এই তেখেতে কোনগৰাকী ক্ৰিকেটাৰৰ বিষয়ে কথা পাতি আছে আপুনি মন দি শুনক ক্লিপটো তাৰপিছত সুধিম প্ৰশ্নত মন দি শুনক
সুপাৰ হিট 93.5 ৰেড এফ এম পৰ মই হওঁ আশীষ নেহেৰা और आप सिर्फ रेड एफ एफ ही है तेरा क्रिकेट वाला एफ एम बजाते रहो।
देखिए सबके साथ अलग अलग एक्सपीरियंस है, जैसे सौरभ गांगुली के साथ भी मैं 4-5 साल शुरू में खेला, वो भी एक अलग एक्सपीरियंस था। तो एक सबके साथ एक अलग तरह की, हर कप्तान की कुछ अच्छाइयां होती हैं और थोड़ी बहुत आपको ऐसा लगता है, हर आदमी एक तरीके का नहीं काफी माने।
সো আশীষ নেহেৰা ইয়াত এগৰাকী ক্ৰিকেটাৰৰ নাম লৈছে তেখেত কোন বাৰু সেই নামটো আপুনি এছ এম এছ কৰি পঠিয়াওক টাইপ কৰক আৰ ই ডি ৱে স্পেচ জি এইচ আপোনাৰ নাম লিখি শুদ্ধ উত্তৰৰ সৈতে পঠিয়াই দিয়ক 58585 নম্বৰলৈ নম্বৰটি আকৌ এবাৰ ৰিপিট কৰিছো 58585লৈ আৰু লৈ যাওক এটা মোবাইল ফোন তাৰ লগে লগে এটা অটোগ্ৰাফ বল আপোনাৰ ফেভৰেট ক্ৰিকেটাৰৰ পৰা গতিকে আপুনি এছ এম এছ কৰে মানে এইখিনি আহি আছে হাই মে তাৰ জবৰা ফেন হ'ব ফেন মুভিখনৰ পৰা আপুনি এনজয় কৰক 93.5 ৰেড এফ এম বজাতে ৰহক